আকাশবাণী গুৱাহাটী বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। প্ৰধানমন্ত্ৰীয়ে এই ভ্ৰমণকালত 47,500 কোটি টকা ব্যয় সাপেক্ষে বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে প্ৰথমে কোকৰাঝাৰত এখন জনসভাত অংশ লৈ 4,574 কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও আন্তঃগাঁথনি প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীৰ আগমনৰ পৰিপ্ৰেক্ষিতত জিলাখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। কোকৰাঝাৰৰ বডোফা নগৰৰ গ্ৰীণফিল্ডত দিনৰ 2:30 বজাত আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে বাঁছবাৰীত মালবাহী ৰেলৰ নিয়মিত মেৰামতি কাৰখানা, কেইবাখনো উৰণ সেতু আৰু দুখনকৈ দলঙৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে উন্নত যাতায়াত ব্যৱস্থাৰে BTC এলেকাৰ উন্নয়নৰ লক্ষ্যৰে 3খন নতুন ৰেলগাড়ীও মুকলি কৰিব। এই প্ৰকল্পসমূহে ঔদ্যোগিক উন্নয়ন ত্বৰান্বিত কৰাৰ উপৰি নিয়োগৰ সুযোগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদী বিয়লি 5 বজাত গুৱাহাটীলৈ আহিব আৰু খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত কেইবাটাও কাৰ্যসূচীত অংশ ল'ব। তেওঁ আন্তঃগাঁথনি আৰু শক্তিখণ্ডৰ উন্নয়নেৰে শক্তিশালী অসম নিৰ্মাণৰ দিশত উল্লেখনীয় পদক্ষেপ হিচাপে গুৱাহাটীত 13,290 কোটি টকা ব্যয় সাপেক্ষে বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে 120 মেগাৱাট শক্তিসম্পন্ন কপিলী জলবিদ্যুৎ প্ৰকল্প, নুমলীগড় শিলিগুৰি প্ৰডাক্ট পাইপলাইনৰ ক্ষমতা বৃদ্ধি আৰু উত্তৰ পূব গেছ গ্ৰীডৰ প্ৰথম পৰ্যায় উদ্বোধন কৰিব। তেওঁ লগতে নুমলীগড় শোধনাগাৰ লিমিটেডৰ ৰেল সংযোগী POL টাৰ্মিনেল আৰু কেইবাটাও মুখ্য ৰেলপথৰ বৈদ্যুতিকীকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী উপস্থিত থাকিব। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী মোদীয়ে মিছন বসুন্ধৰাৰ অধীনত ৰাজ্যৰ 707খন চাহ বাগিচাত বাস কৰা 3,50,000ৰো অধিক পৰিয়ালক ভূমিপট্টা প্ৰদান কৰিব। তেওঁ লগতে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ 22 সংখ্যক কিস্তি মুকলি কৰিব। শ্ৰীমোদীয়ে কাইলৈ শিলচৰত 24,505 কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ৰাজ্যত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ কলা বজাৰ চলোৱা অসাধু চক্ৰৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ জাৰি কৰিছে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কালি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কোনো চক্ৰই যাতে অতিৰিক্ত চিলিণ্ডাৰ ক্ৰয় কৰি কলা বজাৰ চলাব নোৱাৰে তাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইয়াৰ বাবে ইতিমধ্যে সকলো জিলাৰ আয়ুক্তলৈ নিৰ্দেশ জাৰি কৰা হৈছে বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে। তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰে ৰন্ধন গেছৰ চিলিণ্ডাৰ বুকিঙৰ সময়সীমা বৃদ্ধি কৰিছে বুলিও জানিবলৈ দিয়ে। এই সন্দৰ্ভত অতি শীঘ্ৰে তেওঁ জিলা আয়ুক্তসকলৰ সৈতে বৈঠকত মিলিত হ'ব বুলি প্ৰকাশ কৰে।
LPGৰ বুকিঙৰ কাৰণে 25 দিন সময় ভাৰত চৰকাৰে নিৰ্ধাৰণ কৰিছে। আগত 22 দিন আছিল, এতিয়া 25 দিন কৰিছে। মুখ্য সচিবে DCসকলৰ লগত কথা পাতিছে। কোনোবা জাগাত যদি আগতকৈ বেছি LPG কোনোবাই ক্ৰয় কৰিছে, আমি তাত ব্যৱস্থা ল'ম। যেনেকৈ আজি আমি নগাঁৱৰ ঢিঙত দেখিছোঁ, যোৱা 10 দিনত ঢিঙত বহুত বেছি LPG ক্ৰয় কৰা হৈছে। এতিয়া DC নগাঁও ঢিঙত গৈছে জানিবৰ বাবে যে কিয় অভাৰ পাৰ্চেজ হৈছে, অৰ্থাৎ কলা বজাৰ যাতে সৃষ্টি নহয়, তাৰ বাবে ইতিমধ্যে আমাৰ জিলা আয়ুক্তসকল কামত নামি পৰিছে। আৰু LPG যদি কোনোবাই কলা বজাৰ কৰে, আমি তেওঁলোকক গ্ৰেপ্তাৰ কৰিবৰ কাৰণেও নিৰ্দেশ।
উল্লেখযোগ্য যে পশ্চিম এছিয়াৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত ইন্ধনৰ বজাৰ প্ৰভাৱ পৰাৰ ফলত বিভিন্ন ঠাইত প্ৰথমে ৰন্ধন গেছৰ নাটনিয়ে দেখা দিছে। শিৱসাগৰ জিলাত ৰন্ধন গেছ আৰু আন পেট্ৰলিয়ামজাত সামগ্ৰীৰ উপলব্ধতাৰ সন্দৰ্ভত জিলা আয়ুক্ত মৃদুল যাদৱৰ অধ্যক্ষতাত কালি বিয়লি এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ পৰ্যাপ্ত পৰিমাণৰ ৰন্ধন গেছ মজুত আছে বুলি সংশ্লিষ্ট বিতৰকসকলে প্ৰকাশ কৰে। জিলা আয়ুক্তগৰাকীয়ে বিতৰকসকলক কৃত্ৰিম নাটনি, কলা বজাৰ, মূল্য বৃদ্ধিৰ দৰে অনিয়মৰ আশ্ৰয় নলবলৈ সকলোকে সকীয়াই দিয়ে। এই ক্ষেত্ৰত এটা কাৰ্যবাহিনী গঠন কৰাৰ বাবেও বৈঠকত সিদ্ধান্ত লোৱা হয়। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে কালি শিৱসাগৰ জিলাত সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লয়। শ্ৰীগোৱেলে জিলা আয়ুক্তৰ সৈতে বিভিন্ন বিষয়ত মত বিনিময় কৰাৰ লগতে শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত স্থাপন কৰা ষ্ট্ৰং ৰুম, ভোটগ্ৰহণৰ সামগ্ৰী বিতৰণ আৰু আহৰণ কেন্দ্ৰ পৰিদৰ্শন কৰে। আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 বায়ু প্ৰদূষণজনিত বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ জলবায়ু পৰিৱৰ্তন আৰু মানৱ স্বাস্থ্য বিষয়ক ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ নোডেল বিষয়া ডাঃ কনক চন্দ্ৰ তালুকদাৰ আৰু প্ৰদূষণ নিয়ন্ত্ৰক পৰিষদ অসমৰ মুখ্য পৰিৱেশ বিজ্ঞানী গৌতম কৃষ্ণ মিশ্ৰ উপস্থিত থাকিব।